Iya, akang panik. Bateri poliso, Jodumoni Khoikiai. Etiar prodhan bateri homo. Prodhan Menteri Narendra Modi koy, je Bharotor sanskritik bisitrota dekhonor bibhinno prantor bostrot protipholito hoy. Bidesh Menteri Dr. S. Joyshankare aji Omanor rajdhani Muscatot ostom Bharotiya Hagor sammilonot ongkhogrohon kore. Afrikar onnotom khun utpadonkari dekh Malir khunor khonit hoa durghotonat 42 goraki lok nihoto hoar logote an kebagorakiu lok ahoto hoise. ISL protijogitat aji Kolkatat hobologiya ekhon khelot East Bengal aru Mohammedan Sporting mukhamukhi hobo aru Hockey FIH Pro League 2024-25 protijogitat aji Bharotor purukh aru mohilar dole ongkhogrohon korise. Etia honok bitong batori প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে কয় যে ভারতের সাংস্কৃতিক বিচিত্রতা দেশখনৰ বিভিন্ন প্রান্তর বস্ত্রত প্রতিফলিত হয় নতুন দিল্লির ভারত মণ্ডপমত আজি ভারত টেক্স 2025 অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰি শ্রীমোদীয়ে কয় যে ফার্ম অর্থাৎ পাম ফাইবার অর্থাৎ সূতা ফেব্রিক অর্থাৎ বস্ত্র ফেশন অর্থাৎ শৈলী আর ফরেইন অর্থাৎ বিদেশের দৃষ্টিভঙ্গী সম্প্রতি অভিযানত পরিণত হয়েছে ইয়ার জড়িয়ে ভারতের বিকাশ বিভিন্ন ক্ষেত্রলৈ সম্প্রসারিত হওয়া বলে তেওঁ মত প্রকাশ করে বস্ত্র তথা কাপড় রপ্তানি করার ক্ষেত্রত দেশ হস্তস্থানলৈ উন্নীত হওয়া বলে তেওঁ প্রকাশ করে এই ক্ষেত্রত সদ্যহতে ভারতের রপ্তানিয়ে 3 লাখ কোটির ঘর স্পর্শ করা বলে উল্লেখ করে তেওঁ কয় যে 2030 চনলৈ এই পরিমাণ 9 লাখ কোটি টাকালৈ বৃদ্ধি করার লক্ষ্য লওয়া হয়েছে প্রধানমন্ত্রীগৰাকীয়ে প্রদর্শনীস্থল পরিদর্শন করে অংশগ্রহণকারীসকলৰ সৈতে মত বিনিময় করে বিদেশ মন্ত্রী ডক্টৰ এছ জয়শঙ্করে আজি ওমানৰ রাজধানী মাস্কাটত অষ্টম ভাৰতীয় সাগৰ সন্মিলনত অংশগ্ৰহণ কৰি কয় যে সমগ্ৰ বিশ্ব পৰিৱৰ্তনৰ ঢৌৰ মাজেৰে অগ্ৰসৰ হৈ থকাৰ মাজতে এই সন্মিলন অনুষ্ঠিত হৈছে তেওঁ কয় যে আন্তৰ্জাতিক ব্যৱস্থাসমূহত দেখা দিয়া পৰিৱৰ্তনক নতুন বিচাৰধাৰা তথা সিদ্ধান্তৰ উপৰি বিশ্বৰ সন্মুখত আহি পৰা পৰিস্থিতিৰ দৃষ্টিভংগীৰেও বুজিব পাৰি তেওঁ কয় যে ভাৰতীয় সমুদ্ৰ ক্ষেত্ৰ এই নীতিৰ পৰা পৃথক নহয় এই সন্মিলনৰ জৰিয়তে অংশীদাৰীসকলৰ মাজত একতাৰ সৃষ্টি হোৱা বুলি তেওঁ মত প্ৰকাশ কৰে ভাৰত পশ্চিম এছিয়া ইউৰোপ অৰ্থনৈতিক কৰিডৰৰ হকে সামূহিক ভাৱধাৰাৰ প্ৰয়োজনৰ সন্দৰ্ভত তেওঁ আলোকপাত কৰে ভাৰত ভিয়েটনাম আৰু মৰিছাছকে ধৰি কেইবাখনো দেশৰ নৌসেনা তথা উপকূলৰক্ষীসকলক প্ৰশিক্ষণ দি থকা হৈছে বুলিও তেওঁ সদৰি কৰে আফ্ৰিকাৰ অন্যতম সোণ উৎপাদনকাৰী দেশ মালির পূব দিকের সোনর খনিত হওয়া দুর্ঘটনাত 42 গৰাকী লোক নিহত হওয়ার আন কেবাগৰাকীও আহত হয়েছে স্থানীয় বিষয়াসকলে প্রকাশ করা অনুসরি দাবিয়ার বিলালি কোর্টত কালি এই ঘটনা সংঘটিত হয় কেনিয়াবা জেলার সরকারী প্রতিনিধি মহম্মদ ডিকোয়ে 42 গৰাকী লোকের মৃত্যু হওয়ার কথা নিশ্চিত করেছে চীনের নাগরিকর তত্ত্বাবধানত হয়ে থাকা এই সোনর খনির বৈধতা সন্দর্ভত কর্তৃপক্ষই তদন্ত অব্যাহত রাখিছে উল্লেখযোগ্য যে চলিত বর্ষত মালির খনিত হওয়া এইটো দ্বিতীয় দুর্ঘটনা যোৱা মাহত কৌলিকৰ অঞ্চলত হওয়া এটা ভূমিস্খলনত আন কেইবাগৰাকীও খনিত কাম কৰা লোক বিশেষকৈ মহিলা নিহত হৈছিল নতুন দিল্লীৰ ৰেল ষ্টেচনত যোৱা নিশা হেঁচা ঠেলাৰ ফলত পদপিষ্ট হৈ কেইবাজনো লোক নিহত হোৱাৰ ঘটনাৰ ৰেল বিভাগে নিজাববীয়া তদন্ত আৰম্ভ কৰিছে উত্তৰ ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া হিমাংশু শেখৰ উপাধ্যায়ে এই ঘটনাত শিশু মহিলাসহ 18 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে 13 গৰাকী লোক আহত হোৱা বুলি প্ৰকাশ কৰিছে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ বাবে উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰা বুলিও শ্ৰীউপাধ্যায়ে সদৰি কৰিছে ৰেলৱেৰ মুখ্য বাণিজ্যিক পৰিচালক নৰসিংহ দেও আৰু মুখ্য সুৰক্ষা আয়ুক্ত পংকজ গংগৱাৰৰ নেতৃত্বত গঠিত তদন্ত কমিটীয়ে ঘটনাটোৰ সকলো ভিডিঅ' ফুটেজ পৰীক্ষা কৰিব ঘটনাটোৰ তদন্তৰ দায়িত্ব লৈ দিল্লী আৰক্ষীয়েও ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে উপাধ্যায়ে কয় যে ভুক্তভোগীসকলৰ বাবে ৰেল মন্ত্ৰালয়ে আৰ্থিক সাহায্য ঘোষণা কৰিছে এই অনুসৰি মৃত লোকসকলৰ নিকটাত্মীয়লৈ 10 লাখ টকা গুৰুতৰভাৱে আহতসকললৈ 2.5 লাখ টকা আৰু কম পৰিমাণে আহতসকললৈ 1 লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও নিহতসকলৰ পৰিয়াললৈ 2 লাখ টকা আৰু আহতসকললৈ 50,000 টকাৰ সাহায্যৰ কথা ঘোষণা কৰিছে আহতসকলক নতুন দিল্লীৰ লোকনাৰায়ণ জয়প্ৰকাশ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে উল্লেখযোগ্য যে প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলালৈ যোৱাৰ বাবে বহুসংখ্যক যাত্ৰীয়ে যোৱা নিশা দিল্লীৰ ৰেলৱে ষ্টেচনত ভিৰ কৰাৰ ফলতে এই ঘটনা সংঘটিত হয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৰেলমন্ত্ৰী, গৃহ আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে এই ঘটনাত শোক প্ৰকাশ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ই আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে জেৰুজালেমত গাজাৰ যুদ্ধবিৰতি সন্দৰ্ভত মত বিনিময় কৰাৰ কথা। ৰুবিঅ'ই কাইলৈ তেল আভিভত উপস্থিত হ'ব। যুদ্ধবিৰতি সন্দৰ্ভত হোৱা বুজাবুজিৰ আধাৰত 369 গৰাকী পেলেষ্টাইনী বন্দীৰ বিনিময়ত হামাছে ইজৰাইলৰ 3 গৰাকী পণবন্দীক মুকলি কৰি দিয়ে। আমেৰিকাৰ বিদেশ মন্ত্ৰীগৰাকীয়ে গাজা ভূখণ্ডৰ নিয়ন্ত্ৰণ হাতত ৰখাৰ লগতে তাত বাস কৰা 20 লাখতকৈও অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আগবঢ়োৱা প্ৰস্তাৱ উত্থাপন কৰাৰ সম্ভাৱনা আছে। মুম্বাইত আজি হোৱা এটা অগ্নিকাণ্ডত শ্বাস প্ৰশ্বাস বন্ধ হৈ 2 গৰাকী মহিলা নিহত হোৱাৰ লগতে আন 2 গৰাকী মহিলা আহত হয়। দক্ষিণ মুম্বাইৰ মছজিদ বন্দৰ অঞ্চলৰ পান্না আলী মেনচন নামৰ কেইবামহলীয়া ভৱনটোৰ 1ম মহলাত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। চিকিৎসালয়ত ভৰ্তি হৈ থকা আহত মহিলা 2 গৰাকী বৰ্তমান বিপদমুক্ত বুলি জানিব পৰা গৈছে। ৰাজ্যত প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰৰ কোকৰাঝাৰত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰাৰম্ভিক বৈঠক অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰসংগত কয় যে ইয়াৰ জৰিয়তে ৰাজ্যৰ জনসাধাৰণৰ একতা তথা ৰাজ্যখনৰ সুস্থিৰ পৰিস্থিতি প্ৰতিফলিত হৈছে। ৰাজ্যপালৰ অভিভাষণেৰে কাইলৈ অধিৱেশন আৰম্ভ হ'ব। বাজেট অধিৱেশনৰ পৰৱৰ্তী বৈঠকসমূহ গুৱাহাটীৰ স্থায়ী বিধানসভা ভৱনত অনুষ্ঠিত হ'ব। এই অধিৱেশন অহা 25 মাৰ্চলৈ অব্যাহত থাকিব। আমেৰিকা যুক্তৰাষ্ট্ৰত অবৈধভাৱে বাস কৰা ভাৰতীয় নাগৰিক কঢ়িয়াই অনা এখন বিমান আজি নিশা অমৃতসৰৰ শ্ৰী গুৰুগ্ৰাম দাসজী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ সম্ভাৱনা আছে। চৰকাৰী সূত্ৰৰ নিশ্চিত তথ্যৰ ভিত্তিত আমাৰ জলন্ধৰৰ সংবাদদাতাই জনোৱা অনুসৰি বিমানখনত 100গৰাকীতকৈও অধিক ভাৰতীয় নাগৰিক আছে। ইয়াৰ ভিতৰত 30 গৰাকী লোক পাঞ্জাবৰ। বিমানখনত হাৰিয়ানাকে ধৰি কেইবাখনো ৰাজ্যৰ নাগৰিক থকা বুলি জানিব পৰা গৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰত অবৈধভাৱে প্ৰৱেশ কৰা ভাৰতীয় লোকক কঢ়িয়াই অনা এয়া 3য়খন বিমান। গুজৰাটৰ স্থানীয় নিকায়সমূহৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আজি শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। নিৰ্বাচন আয়োগে নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে ভোটগ্ৰহণ কেন্দ্ৰসমূহত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হয়। পুৱা 7 বজাত আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া 6 বজালৈ অব্যাহত থাকে। অহা মঙলবাৰে ভোটগণনা কৰা হ'ব। ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ ISL প্ৰতিযোগিতাত আজি কলকাতাত হ'বলগীয়া এখন খেলত ইষ্ট বেংগল আৰু মহমেদান স্পৰ্টিং মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি ইষ্ট বেংগল দল সম্প্ৰতি 1ম স্থানত থকাৰ বিপৰীতে মহমেদান স্পৰ্টিং দলে তালিকাৰ নিম্নভাগত স্থান লাভ কৰিছে। 2টা দলৰ বাবে প্লে অফ পৰ্যায়লৈ উন্নীত হোৱাটো কঠিন হৈ পৰা পৰিলক্ষিত হৈছে। লীগ পৰ্যায়ৰ খেলসমূহ অহা 12 মাৰ্চত অন্ত পৰিব। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদে আজি ঘোষণা কৰা IPLৰ সূচী অনুসৰি অহা 22 মাৰ্চৰ পৰা এইবাৰৰ T20 ক্ৰিকেট প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব। কলকাতা নাইট ৰাইডাৰ্ছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মুখামুখি হ'ব। দেশৰ মুঠ 10টা স্থানত এইবাৰৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ৰাজস্থান ৰয়েলছৰ হোম গ্ৰাউণ্ড গুৱাহাটীত 2খন খেল অনুষ্ঠিত হ'ব। অহা 26 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া খেলত ৰাজস্থান ৰয়েলছে কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। 30 মাৰ্চত গুৱাহাটীত হ'বলগীয়া আনখন খেলত ৰাজস্থান ৰয়েলছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব। IPLৰ ফাইনেল খেলখন অহা 25 মে'ত ইডেন গাৰ্ডেনত অনুষ্ঠিত হ'ব। হকীৰ FIS প্ৰ লীগ 2024-25 প্ৰতিযোগিতাত আজি ভাৰতৰ পুৰুষ আৰু মহিলাৰ দলে অংশগ্ৰহণ কৰিছে। ভাৰতৰ পুৰুষৰ দলে ভুৱনেশ্বৰৰ কলিংগ হকী ষ্টেডিয়ামত স্পেইনৰ বিৰুদ্ধে খেলিব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। একেখন ষ্টেডিয়ামতে বিয়লি 5:15 বজাত আৰম্ভ হোৱা খেলখনত ভাৰতৰ মহিলা দলটো ইংলেণ্ডৰ মুখামুখি হৈছে। বাতৰি যুগুতোৱাৰ পৰলৈকে ইংলেণ্ড 2-1 ফলাফলত আগবাঢ়ি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতৰ সাংস্কৃতিক বিচিত্ৰতা দেশখনৰ বিভিন্ন প্ৰান্তৰ বস্ত্ৰত প্ৰতিফলিত হয়। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি অমানৰ ৰাজধানী মাস্কাটত 8ম ভাৰতীয় সাগৰ সন্মিলনত অংশগ্ৰহণ কৰে। আফ্ৰিকাৰ অন্যতম সোণ উৎপাদনকাৰী দেশ মালিৰ সোণৰ খনিত হোৱা দুৰ্ঘটনাত 42 গৰাকী লোক নিহত হোৱাৰ লগতে আন কেইবাগৰাকীও লোক আহত হৈছে। আৰু হকীৰ FIH প্ৰ লীগ 2024-25 প্ৰতিযোগিতাত আজি ভাৰতৰ পুৰুষ আৰু মহিলাৰ দলে অংশগ্ৰহণ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।